বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পাঁচদেশীয় ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছুইডেনৰ গোথেনবাৰ্গত উপস্থিত হ'ব। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আৰু দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পাঁচদেশীয় ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছুইডেনৰ গোথেনবাৰ্গত উপস্থিত হ'ব। এই দুদিনীয়া ভ্ৰমণ ভাৰত ছুইডেন সম্পৰ্কৰ ঐতিহাসিক মাইলৰ খুঁটিৰূপে বিবেচিত হৈছে। এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰ্ছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই বাণিজ্য, সেউজ স্থানান্তৰ, কৃত্ৰিম বুদ্ধিমত্তা, আধুনিক প্ৰযুক্তি, ষ্টাৰ্টআপ, যোগান শৃংখলা, প্ৰতিৰক্ষা, মহাকাশ, জলবায়ু সম্বন্ধীয় কাম কাজ, গণসংযোগ আদি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ মাজত থকা সম্বন্ধৰ আলোচনা কৰিব। শ্ৰীমোদী আৰু শ্ৰীক্ৰিষ্টাৰ্ছনে ইউৰোপৰ উদ্যোগপতিসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত ইউৰোপীয়ান আয়োগৰ অধ্যক্ষ উৰ্চুলা ফন ডেৰ লেয়েনো উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহী আৰু নেডাৰলেণ্ডছ ভ্ৰমণ সম্পূৰ্ণ কৰিলে। চলিত বৰ্ষৰ জানুৱাৰীত হোৱা ভাৰত ইউৰোপীয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথম ইউৰোপ ভ্ৰমণ। ভাৰত ছুইডেনৰ মাজত দ্বিপাক্ষিক বাণিজ্যই যোৱা বছৰ 7.75 বিলিয়ন আমেৰিকান ডলাৰৰ অভিলেখ গঢ়িছিল। ছুইডেনে 2000-2025 চনলৈকে ভাৰতত 2.8 বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। কালি ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী নেডাৰলেণ্ডছত উপস্থিত হৈছিল। এই ভ্ৰমণত ডি হেগত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেনেটৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কক নতুন মাত্ৰা দিয়াত সহমত প্ৰকাশ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত থকা বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, জল ব্যৱস্থাপনা, পৰিষ্কাৰ শক্তি, স্বাস্থ্যসেৱা, শিক্ষা আদি ক্ষেত্ৰত থকা সহযোগিতাৰ পৰ্যালোচনা কৰে। দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে নেডাৰলেণ্ডছক ভাৰতৰ অন্যতম প্ৰধান ইউৰোপীয় অংশীদাৰ হিচাপে বৰ্ণনা কৰে। শ্ৰীমোদীয়ে কালি ডিহেগৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজত হোৱা আক্ৰমণক ভাৰতে কঠোৰ ভাষাৰে গৰিহণা দিছে। এনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্ব থানেনি হৰিছে কয় যে অসামৰিক নাৱিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা আৰু জলপথৰ স্বাধীনতাক বিঘ্নিত কৰা কাৰ্য কোনোপধ্যেই সহ্য কৰা নহ'ব। তেওঁ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ গোলকীয় শক্তি আৰু সৰবৰাহ শৃংখলাৰ সুৰক্ষা সম্বন্ধীয় এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰি এইদৰে কয়। অলপতে ওমানৰ উপকূল অঞ্চলত ভাৰতৰ ধ্বজাবাহী এখন বাণিজ্যিক জাহাজত আক্ৰমণ হৈছিল। ওমানৰ প্ৰশাসনে ছোমালিয়াৰ পৰা অহা জাহাজখনত থকা 14গৰাকী নাৱিকৰ সকলোকে উদ্ধাৰ কৰে। এই জাহাজখনৰ আক্ৰমণকাৰী এতিয়ালৈকে চিনাক্ত হোৱা নাই। চলিত বছৰত ইয়াৰ পূৰ্বে ভাৰতৰ ধ্বজাবাহী কমেও 2খন জাহাজ আক্ৰমণৰ বলি হৈছিল। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। ৰাজস্থান, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৌৰসভা এলেকাত এই গণনা আৰম্ভ হৈছে। ইফালে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, হাৰিয়ানা, মধ্যপ্ৰদেশ, পঞ্জাব, তেলেংগানা আৰু উত্তৰাখণ্ডত গৃহ তালিকাভুক্তকৰণৰ কাম চলি আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ব্যাপক আৰু সঠিক তথ্য নিশ্চিত কৰিবলৈ গণনা প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গৃহৰ অৱস্থা, ঘৰৰ সবিশেষ, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ হাতত থকা সম্পত্তিৰ সৈতে জড়িত তথ্যসমূহ 33টা প্ৰশ্ন সম্বলিত প্ৰশ্নাৱলীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে গুজৰাট, জম্মু কাশ্মীৰ, লাডাখ আৰু পুডুচেৰীত আজি আৰম্ভ হোৱা স্বগণনাৰ সুবিধা চলিত মাহৰ 31 তাৰিখলৈকে উপলব্ধ হ'ব। উত্তৰ প্ৰদেশতো এই স্বগণনা 21 মে' পৰ্যন্ত চলিব। লোকপিয়লৰ কাৰ্যকলাপত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা স্বগণনাৰ সুবিধাই জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে। ইতিমধ্যে 25খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1,44,00,000তকৈ অধিক পৰিয়ালে চৰকাৰী পৰ্টেলৰ জৰিয়তে স্বগণনা সম্পন্ন কৰিছে। এই প্ৰক্ৰিয়াই লোকপিয়লক ডিজিটেলাইজ কৰাৰ লগতে দেশৰ নাগৰিকক লোকপিয়লত অংশগ্ৰহণ কৰিবলৈ সুবিধাজনক আৰু সুৰক্ষিত মঞ্চ প্ৰদান কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800 ফোন কৰি তেওঁলোকৰ মনৰভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922 মিছ কল দিলে পুৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। এই বছৰৰ বিষয়বস্তু হৈছে একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা, নীৰৱ ঘাতকক পৰাস্ত কৰা। সমগ্ৰ বিশ্বতে প্ৰায় 1400 কোটি লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ফলপ্ৰসূ আৰু সুলভ চিকিৎসা ব্যৱস্থা থকাৰ পাছতো বহু লোক নিজৰ অৱস্থাৰ বিষয়ে সচেতন নোহোৱাৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি 4 লোকৰ ভিতৰত 1 ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশ্ব স্বাস্থ্য সংস্থাই কংগো গণৰাজ্য আৰু উগাণ্ডাত ইবোলা প্ৰাদুৰ্ভাৱক আন্তৰ্জাতিক চিন্তাৰ বিষয় আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকে 300ৰো অধিক সন্দেহযুক্ত ৰোগী আৰু 88 লোকৰ মৃত্যু হোৱাৰ পাছত এই ঘোষণা কৰিছে। সংস্থাটোৱে সামাজিক মাধ্যমৰ বাৰ্তাত ইবোলাই কোভিড-19 মহামাৰীৰ দৰে জৰুৰীকালীন অৱস্থা সৃষ্টি কৰা নাই বুলি স্পষ্ট কৰি দিয়ে আৰু আন্তঃৰাষ্ট্ৰীয় সীমা বন্ধ নকৰিবলৈ পৰামৰ্শ দিয়ে। নেপালৰ পৰ্বতাৰোহী কামেৰিতা শ্বেৰ্পাই বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট 32 আৰোহণ কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। তেওঁ আজি পুনৰ শৃংগটো জয় কৰি নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰে। নেপালৰ কোশী প্ৰদেশৰ চলুখুম্বু জিলাত জন্ম হোৱা 56 পৰ্বতাৰোহীজনে 1994 চনত প্ৰথমবাৰৰ বাবে এভাৰেষ্ট শৃংগত আৰোহণ কৰিছিল। যোৱা বছৰৰ 27 মে'ত তেওঁ 31 সংখ্যকবাৰৰ বাবে শৃংগটো জয় কৰিছিল। ইপিনে পৰ্বতৰাণী হিচাপে খ্যাত নেপালৰ মহিলা পৰ্বতাৰোহী লাকপা শ্বেৰ্পাই মাউণ্ট এভাৰেষ্ট 11 সংখ্যকবাৰৰ বাবে আৰোহণ কৰি এই ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ স্বাতিক ছাইৰাজ ৰেংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো 12-21, 23-25 ব্যৱধানত ইণ্ডোনেছিয়াৰ লিঅ' ৰলি কৰ্ণেডো আৰু ডেনিয়েল মাৰ্টিনৰ হাতত পৰাস্ত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2 খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। 5 দেশীয় ভ্ৰমণৰ 3য় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছুইডেনৰ গোটেনবাৰ্গত উপস্থিত হ'ব। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আৰু দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত শুনিবলৈ পাব।